এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত খানাপাৰাত যুৱক যুৱতীসকলক দ্বিতীয় কিস্তি ধন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ সমাজক আহ্বান। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ সমাজক আহ্বান জনাইছে। ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিবৰ বাবে যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত দ্বিতীয় কিস্তিৰ ধনৰাশি বিতৰণৰ উদ্দেশ্যে আজি আয়োজিত অনুষ্ঠানত তেওঁ এই সন্দৰ্ভত মত প্ৰকাশ কৰে। অৰ্থনীতি বাঢ়ি যোৱাৰ লগে লগে স্বনিয়োজনৰ পথো মুকলি হ'ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে অসমৰ জনসাধাৰণৰ বাৰ্ষিক উপাৰ্জন 3.5 লাখ কোটি টকা আছিল, বৰ্তমান ই 8.5 লাখ কোটি টকা বৃদ্ধি হৈছে। উল্লেখযোগ্য যে দ্বিতীয় কিস্তিত বিতৰণ কৰিবলগীয়া এই আঁচনিৰ মুঠ 131 কোটি টকাৰ পুঁজিৰে ৰাজ্যৰ 12,900 গৰাকী যুৱক যুৱতী উপকৃত হ'ব। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত বিভাগীয় মন্ত্ৰী বিমল বৰাইও অংশগ্ৰহণ কৰিছে। চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে ৰাজ্যখনত মহাকাশ বিজ্ঞানৰ চৰ্চা অধিক শক্তিশালী কৰাৰ পৰিকল্পনা লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰী মহানগৰ চৌহদ মুকলি কৰি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। 288 কোটি 13 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা বিজ্ঞান নগৰীখন 250 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে। বৰ্তমান 100 বিঘা ভূমিত আন্তঃগাঁথনি নিৰ্মাণ হোৱা নগৰীখনৰ 150 বিঘা ভূমিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত এই বিজ্ঞান নগৰীত ইউৰেকা আৰু স্পেছ অডিচি শীৰ্ষক দুটা মুখ্য শাখা নিৰ্মাণ কৰা হৈছে আৰু শীঘ্ৰে বিজ্ঞান আৱিষ্কাৰ তথা বিজ্ঞান উদ্যান নামৰ দুটা শাখাও সংযোজন কৰা হ'ব। গুৱাহাটীৰ এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী কাৰ্বি আংলঙলৈ যাব। কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আন্তঃগাঁথনি উন্নয়নৰ দিশত নতুন দিশৰ সূচনা কৰি 2,109 কোটি টকা ব্যয় সাপেক্ষ 100 প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ 816 কোটি টকা ব্যয় সাপেক্ষ 54 প্ৰকল্প উদ্বোধন কৰিব। তেওঁ 1,293 কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া 53 প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ডঃ শৰ্মাই দিনৰ 1 বজাত টাৰলংছৰ ৰংচিনা চাৰ্প আহংজাইত আয়োজিত অনুষ্ঠানত এই প্ৰকল্পসমূহ মুকলি কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে ডিফু কৰ্কট চিকিৎসা কেন্দ্ৰ, চাৰিসৰীয়া খৰচিং টেৰাং ইংজাৰকাপ উৰণ সেতু আৰু 4টা পথ উন্নীতকৰণ প্ৰকল্পও মুকলি কৰিব। তদুপৰি পশ্চিম কাৰ্বি আংলঙত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয় ডিফুৰ টাউন লেক আৰু জলক্ৰীড়া ক্ষেত্ৰও মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 365 কোটি টকা ব্যয়ৰে জিলাখনত লং ৱকুত নিৰ্মাণ হ'বলগীয়া সৈনিক স্কুল, 42 মেগাৱাট শক্তিসম্পন্ন সৌৰশক্তি প্ৰকল্প, কেইবাটাও পথ উন্নীতকৰণ প্ৰকল্প, হোটেল আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু কেইবাখনো দলঙৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নুমল মমিন, মন্ত্ৰী নন্দিতা গাৰলোচাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকৰ পাছত প্ৰকাশ কৰে। চিৰাং জিলাৰ চিদলি, চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত চিৰাঙৰ জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়া যতীন বৰাই এইদৰে কয়।
আমাৰ ডিষ্ট্ৰিক্ট জিলা কাৰ্যালয়ৰ সন্মুখতো ডেমনষ্ট্ৰেশ্যন হৈ আছে আৰু জে চিভিলৰ অফিচৰ সন্মুখতো আমি এইটো সজাগতা শিবিৰ আমি কৰাই আছোঁ। বিষয়ে প্ৰশিক্ষণৰ ক্ষেত্ৰত আমি ইতিমধ্যে প্লেনিং কৰিছোঁ আমাৰ 13 আৰু 14 মাৰ্চত আমাৰ বিজনী কলেজ আৰু ইউএন ব্ৰহ্ম কলেজত প্ৰথম পৰ্যায়ৰ ট্ৰেইনিং আৰম্ভ হ'ব আৰু ইয়াৰ কাৰণে আমি ফাৰ্ষ্ট নমিনেশ্যনটো কৰিছোঁ। ইয়াৰ পিছতে আমাৰ অনাৰেবল CEO ছাৰ আমাৰ ইতিমধ্যে ভিজিট কৰি গৈছেহি। তেখেতে আমাৰ য'ত কাউণ্টিং হ'ব ষ্ট্ৰং ৰুম থাকিব, তাতে তেওঁ আহি তেওঁ কি কি ধৰণৰ আমি ব্যৱস্থা লৈছোঁ সকলোখিনি তেওঁ পুংখানুপুংখৰূপে চাইছে আৰু আমাক ছাজেশ্যন দিছে, কিছুমান ছাজেশ্যন দিছে, আমি ছাজেশ্যনখিনি তেওঁক আমি নোট কৰিছোঁ আৰু সেইখিনি আমি ফুলফিল কৰি দিম।
আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে বৰুৱা চাৰিআলিত বিয়লি 5 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 178 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মণিৰাম দেৱান পিয়লি বৰুৱা উড়ন সেতু উদ্বোধন কৰিব। এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ডঃ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীয়েও অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে 159 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা স্বৰাজ উদ্যান, 250 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ, 19 কোটি টকা প্ৰকল্প ব্যয়ৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল ভৱন, ইনডোৰ ষ্টেডিয়াম, 200খন বিচনাযুক্ত ছাত্ৰাবাস আৰু 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মইনাপৰীয়া নামঘৰৰ অতিথিশালাও উদ্বোধন কৰিব। আনহাতে ডঃ শৰ্মাই 19 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈ গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিত প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্পৰ উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেললাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ বৈদ্যুতিকীকৰণ ৰেলপথ প্ৰকল্পও মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 24 সংখ্যক সমাৱৰ্তন কাইলৈ অনুষ্ঠিত হ'ব। অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সমাৱৰ্তন কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে বিশিষ্ট শৈল চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাক ডক্টৰ অব ছায়েন্স আৰু অৰুণাচল প্ৰদেশৰ প্ৰখ্যাত সাহিত্যিক সাংবাদিক সাহিত্য একাডেমী প্ৰাপক পদ্মশ্ৰী মামাং ডাইক ডিলিট সন্মান প্ৰদান কৰা হ'ব। এইবাৰৰ দীক্ষান্ত সমাৰোহত মুঠ 12,261গৰাকী শিক্ষাৰ্থীক বিভিন্ন পাঠ্যক্ৰমৰ স্নাতকোত্তৰ আৰু বৃত্তি শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰা হ'ব। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ 37টা সম্প্ৰদায়ক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে অসম মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই জুবিন ক্ষেত্ৰত 10 বিঘা ভূমি, শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছে। মিচিং উৎসৱ আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাত মন্ত্ৰীসভাই অনুমোদন জনাইছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰা মতে মিছন বসুন্ধৰাৰ অধীনত বসুন্ধৰা পৰ্টেল, সেৱা সেতু পৰ্টেল আৰু মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ পৰ্যালোচনাৰ আবেদনসমূহ অন্তৰ্ভুক্ত কৰি ৰাজ্যৰ 6খন জিলাৰ 1,040টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক বাসস্থানৰ উদ্দেশ্যে চৰকাৰী খাচ আৰু চিলিং ছাৰপ্লাছ ভূমি নিষ্পত্তিত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অধীনত খানাপাৰাত যুৱক যুৱতীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ যুৱ সমাজলৈ আহ্বান। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন আৰু অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।